এয়া আকাশবাণী। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আইআইটি দিল্লীর শিক্ষার্থীসকলক যিকোনো সিদ্ধান্ত গ্রহণ করার সময় দেশের স্বার্থের প্রতি বিশেষভাবে দৃষ্টি আরোপ করবলে আহ্বান জানায়। অসমত শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিবসাগর, চৰাইদেউ, যোৰহাট আর গোলাঘাট জেলা কাইলৈৰ ক্ষয়ক্ষতিৰ জরিপ করা হব। হিমাচল প্রদেশের চাম্বা জেলাত আজি নিচেই পুৱা সংঘটিত একটা পথ দুর্ঘটনাত 7 জন লোকের প্রাণহানি হওয়ার আন 11 জন লোক আহত হয়। জম্মু কাশ্মীরত পথৰ দুরবস্থা আর প্রতিকূল বতৰৰ প্রতি লক্ষ্য রাখি আজি জম্মুরপরা বালতাললৈ যোৱা পথেৰে অমরনাথ যাত্রা বাতিল করা হয়েছে। আর ভারতের অস্মিতা চলিহা কোরিয়া মাস্টার্স সুপার 300 প্রতিযোগিতাত মহিলার সিঙ্গলসর ফাইনেলত প্রবেশ করেছে। নমস্কার, এটার বাতর সহ আমি উৎপল কুমার দাস। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে ভারতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আইআইটি দিল্লীর শিক্ষার্থীসকলক যিকোনো সিদ্ধান্ত গ্রহণ করার সময় দেশের স্বার্থের প্রতি বিশেষভাবে দৃষ্টি আরোপ করবলোর কাম কাজে কেনেদরে দেশক উপকৃত করার ইয়ার প্রয়োজন সমূহ পূরাব পারে সেই বিষয়ে নিজকে সুধিবলে আহ্বান জানায়। দিল্লীত অবস্থিত আইআইটির 57 সংখ্যক সমাবর্তন অনুষ্ঠানত অংশগ্রহণ করে দিয়া ভাষণ শিক্ষার্থীসকলক এইদরে আহ্বান জানায়। প্রধানমন্ত্রীয়ে কয় যে প্রতিটো প্রজন্মই নিজৰ নিজৰ সময়ৰ কিছুমান নির্দিষ্ট প্রত্যাহ্বানৰ মুখামুখি হয় আর নিজস্বভাৱে ৰাষ্ট্ৰীয় ক্ষেত্ৰত দায়িত্ববোধ পালন করে। কয় যে বর্তমান শিক্ষা সমাপ্ত করা ছাত্র ছাত্রীসকলে করা কাম কাজে পরবর্তী 30-35 বছৰ সময়ত বিকশিত ভারতের দিকে দেশের যাত্রার ক্ষেত্রত গুরুত্বপূর্ণ ভূমিকা গ্রহণ করব।
সেমিকন্ডাক্টর সেক্টর কা উদাহরণ ভি আমাদের সামনে হ্যায়। জব হমনে ইস দিশা মে কদম বাঢ়ায়া তো কুছ লোগো নে সওয়াল উঠায়, কাহা গয়া ভারত নহীঁ কর পায়েগা, লেকিন আজ পহলি সেমিকন্ডাক্টর ইউনিটস মে প্রোডাকশন শুরু হো চুকা হ্যার মে সাফ মানতা হুম চিপ সে লেকর কে শিপ তক সব কুছ ইহীঁ পর আপনি কে হাতো সে বনেগা। আর কহীঁ কোই যুবা পুরে আত্মবিশ্বাস সে কহ রহা হ্যায় ফার্স্ট ইন মাই ব্লাড লাইন টু মেক আ চিপ ইন ইন্ডিয়া।
দেশত নতুন নতুন খণ্ডত যুবচামৰ বাবে ন ন সুযোগৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু ড্ৰোন আদিৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত এনে সকলো খণ্ডতে আত্মনিৰ্ভৰশীল হ'বৰ বাবে আগবাঢ়িছে। বিকশিত ভাৰতৰ শক্তিশালী ভেটি গঢ়াৰ ক্ষেত্ৰত এই আত্মনিৰ্ভৰশীলতাই বিশেষ ভূমিকা পালন কৰিব বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে।
আজ ভাৰত ইকনমিক সেল্ফ ৰিলায়েন্স, টেকনলজিকেল সেল্ফ ৰিলায়েন্স, ইণ্ডাষ্ট্ৰিয়েল সেল্ফ ৰিলায়েন্স ऐसे हर सेक्टर में आत्मनिर्भर बनने के लिए काम कर रहा है। यही विकसित भारत की मजबूत नींव का सबूत है। इस मजबूत नींव पर आपको एक भव्य सुंदर विकसित भारत का निर्माण करना है।
সামাজিক মাধ্যমৰ যুগত সম্প্ৰতি চিন্তা চৰ্চাসমূহ বিভিন্ন দিশত ধাৱমান হোৱাৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক দৰমহাৰ পৰিমাণ, চাকৰি আৰু নিজ নিজ কামৰ ক্ষেত্ৰসমূহৰ বিষয়ত নিজকে আনৰ সৈতে তুলনা কৰাটো পৰিহাৰ কৰিবলৈ আহ্বান জনায়। বৰঞ্চ পূৰ্ৱৱৰ্তী দিনটোৰ তুলনাত নিজকে অধিক সমৰ্থবান কৰি তোলাৰ লগতে সেই লক্ষ্যৰে প্ৰতিদিনে কামত আগবঢ়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। আইআইটি দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন উপলক্ষে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী, আইআইটি দিল্লীৰ বোৰ্ড অব গভৰ্ণৰ্ছৰ অধ্যক্ষ হৰিশ ছালভে আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক ৰঙ্গন বেনাৰ্জীও উপস্থিত আছিল। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে পৰম প্ৰজ্ঞা শীৰ্ষক এটা উচ্চ পৰ্যায়ৰ কম্পিউটাৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা তথা দুৰ্যোগৰ মূল্যায়ন কৰা হ'ব। ক্ষয়ক্ষতিৰ প্ৰতিটো তথ্য, ছবি আৰু সবিশেষ নিৰ্দিষ্ট ডিজিটেল এপৰ জৰিয়তে নথিভুক্ত কৰা হ'ব। 30 আগষ্টৰ ভিতৰত প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰাৰ পাছত ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে পুনৰীক্ষণ কৰি তথ্যসমূহৰ সত্যতা নিশ্চিত কৰা হ'ব। ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464 গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। হিমাচল প্ৰদেশৰ চাম্বা জিলাত আজি নিচেই পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 11 জন লোক আহত হয়। বৈরাগড়ৰ পৰা চাম্বা অভিমুখী যাত্ৰীবাহী বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আহত ছগৰাকীক চাম্বাৰ পণ্ডিত জৱাহৰলাল নেহৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চাম্বা জিলাৰ আৰক্ষী অধীক্ষক বিজয় চাকলানীয়ে জনোৱা মতে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। ভূপালত চলি থকা ব্ৰিক্ছ সাংস্কৃতিক সন্মিলনত অংশগ্ৰহণকাৰী বিদেশী প্ৰতিনিধিসকলে কালি ভূপাল মহানগৰৰ ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে। প্ৰতিনিধি দলটোৱে গোহৰ মহল, ইকবাল ময়দান আৰু মতি মছজিদ দৰ্শন কৰে। তেওঁলোকে বনবিহাৰ ৰাষ্ট্ৰীয় উদ্যানো দৰ্শন কৰে। তেওঁলোকে উপাৰ হ্ৰদত চিকাৰাৰে নৌকাযাত্ৰা উপভোগ কৰে। দলটোৱে চকবজাৰ, নয়াবাজাৰ আৰু ভূপাল হাট পৰিদৰ্শন কৰে। এই বজাৰসমূহত প্ৰতিনিধিৰ দলটোৱে স্থানীয় হস্তশিল্প আৰু সংস্কৃতি প্ৰত্যক্ষ কৰে। ইৰাণ, চীন আদি দেশৰ পৰা প্ৰতিনিধিসকলে ভূপালৰ জনসাধাৰণৰ আন্তৰিক আতিথ্যক প্ৰশংসা কৰে। ইৰাণৰ প্ৰতিনিধিসকলে ভাৰত আৰু ইৰাণৰ মাজত থকা প্ৰাচীন সাংস্কৃতিক সম্পৰ্কৰ বিষয়েও স্মৰণ কৰে। সীমা অতিক্ৰমী সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত দুজন লোকৰ বিৰুদ্ধে ভাৰতীয় ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAই অভিযোগনামা দাখিল কৰিছে। দুজন অভিযুক্তই পঞ্জাৱ আৰু নতুন দিল্লীত পৰিকল্পিত আক্ৰমণত ব্যৱহাৰৰ বাবে সীমান্তৰ সিপাৰে IED, আগ্নেয়াস্ত্ৰ আৰু হেৰইন সৰবৰাহৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে। NIAৰ মহলিস্থিত বিশেষ আদালতত কালি দাখিল কৰা অভিযোগনামাত গ্ৰেপ্তাৰ হোৱা শুভম কুমাৰ আৰু পলাতক অৱস্থাত থকা জশবীৰ চৌধুৰীৰ নাম উল্লেখ আছে। যোৱা ফেব্ৰুৱাৰীত অমৃতসৰস্থিত ৰাজ্যিক বিশেষ অভিযান কোষে বিস্ফোৰক সামগ্ৰী, ৰিমট কণ্ট্ৰল, বিদেশত নিৰ্মিত কাৰ্টুজ তথা হেৰইনসহ শুভম কুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত NIAই পঞ্জাব আৰক্ষীৰ পৰা নিজাববীয়াকৈ তদন্তৰ দায়িত্ব লয়। অভিযুক্তজনৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে। জম্মু কাশ্মীৰত জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন অংশত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। অৱশ্যে বালতালৰ পৰা পবিত্ৰ গুহা অভিমুখে যাত্ৰা অব্যাহত আছে। আজি পুৱাৰে পৰা 1200ৰো অধিক তীৰ্থযাত্ৰীয়ে পবিত্ৰ গুহা দৰ্শন কৰে। ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ সন্মুখত যোৱা নিশা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত এটি শিশুকে ধৰি কমেও 3 লোকৰ মৃত্যু হয়। আঞ্চলিক সামৰিক প্ৰশাসনিক মুৰববীয়ে জনোৱা মতে আজি নিচেই পুৱা কিয়েভৰ পূব প্ৰান্তত চলোৱা এই আক্ৰমণত 3 লোক গুৰুতৰভাৱে আহত হয়। ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আজি তেওঁৰ প্ৰথমটো ভ্ৰমণসূচীৰে বেলগ্ৰেডৰ ৰাজধানী ছাৰ্বিয়াত উপস্থিত হয়। ভাৰতৰ অস্মিতা চলিহাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিনত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 অনুৰ্ধ চেম্পিয়নশ্বিপৰ তৃতীয় দিনা আজি পুৰুষৰ জেভলিন থ্ৰত আশীষ যাদৱে ৰূপৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে। 19 খেলুৱৈগৰাকী 74.09 মিটাৰলৈ জেভলিন দলিয়াই দ্বিতীয় স্থানত থাকে। এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ পাছতে পদক জয় কৰা আশীষ হৈছে দ্বিতীয়গৰাকী খেলুৱৈ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনায়। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। হিমাচল প্ৰদেশৰ চাম্বা জিলাত আজি নিচেই পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 11 লোক আহত হয়। জম্মু কাশ্মীৰত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।